জিহুচুৱা দুই অধ্যায়। চোৰাংচোৱা পঠোৱা। তাৰ পাছত নুনৰ পুত্ৰ জিহুচুৱাই ছিটিমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাপে পঠিয়াই দিলে। তেওঁ ক'লে, তোমালোক যোৱা আৰু গোটেই দেশখন ভালদৰে চাবা, বিশেষকৈ জিৰিহু নগৰ নিৰীক্ষণ কৰি আহিবা। তেতিয়া তেওঁলোক গ'ল আৰু গৈ এগৰাকী বেইচা ঘৰ পালে। তাতে তেওঁলোকে আলহী হৈ থাকিল। সেই বেইচাৰ নাম ৰাহাব আছিল। কিন্তু কোনো লোকে গৈ জিৰিহু ৰজাক ক'লে, চাওক, দেশৰ বুজ বিচাৰ ল'বৰ অৰ্থে ইজৰাইলৰ সন্তানসকলৰ কেইজনমান লোক এই ঠাইলৈ আহিছে। তেতিয়া জিৰিহু ৰজাই ৰাহাবলৈ এই কথা কৈ পঠিয়ালে, বোলে, তোৰ ওচৰলৈ অহা যি মানুহকেইজন এতিয়া তোৰ ঘৰত আহি আছে, সিহঁতক বাহিৰলৈ উলিয়াই দে, কিয়নো সিহঁতে গোটেই দেশত চোৰাংচোৱাগিৰি কৰিবলৈ আহিছে। কিন্তু মহিলাগৰাকীয়ে সেই মানুহ দুজনক লুকুৱাই থৈ ক'লে, হয়, সঁচাকৈ সেই মানুহকেইজন মোৰ ওচৰলৈ আহিছিল, কিন্তু সিহঁত ক'ৰ পৰা আহিছিল সেই বিষয়ে মই নাজানিলো। সন্ধিয়া হওঁতে সিহঁত ওলাই গ'ল। তেতিয়া নগৰৰ দুৱাৰ প্ৰায় বন্ধ কৰা সময় হৈছিল। সিহঁত ক'লৈ গ'ল সেই বিষয়ে মই ক'ব নোৱাৰো। সম্ভৱতঃ তোমালোকে পাছে পাছে বেগাই খেদি গ'লে সিহঁতক ধৰিব পাৰিবা। কিন্তু তাই তেওঁলোকক ঘৰৰ ছালৰ ওপৰলৈ নিলে আৰু ছালৰ ওপৰৰ ৰীতিমতে মেলি দিয়া সন ঠাৰিবোৰেৰে তেওঁলোকক লুকুৱাই থলে। তাৰ পাছত মানুহবোৰে জৰ্দন নদী পাৰ ঘাটলৈ যোৱাৰ বাটেদি তেওঁলোকৰ পাছে পাছে খেদি গ'ল আৰু খেদি যোৱাৰ লোক বাহিৰ হোৱা মাত্ৰকে নগৰৰ দুৱাৰ বন্ধ কৰা হ'ল। পাছত তেওঁলোক নৌ হওঁতেই তাই ছালৰ ওপৰত থৈ অহা সেই লোকসকলৰ ওচৰলৈ গ'ল আৰু তাই সেই মানুহকেইজনক ক'লে, মই জানিলোঁ যে জিহুৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাহিত হৈছো। আটাই দেশবাসীয়ে তোমালোকৰ আগত ভয়ত আঁতৰ হৈ পৰিছে। আমি শুনিবলৈ পাইছো যে তোমালোকে মিছৰৰ পৰা ওলাই অহা সময়ত জিহুৱাই তোমালোকৰ সাক্ষাতে চুপ সাগৰৰ পানী শুকুৱাইছিল আৰু আমি ইয়াকো শুনিলো যে তোমালোকে জৰ্দন সিটোৰ পাৰত থকা ইমূৰীয়াসকলৰ চিহুন আৰু উপ নামৰ ৰজা দুজনক কেনে ব্যৱহাৰ কৰি নিহেকে বিনষ্ট কৰিছিলা। এই সকলোবোৰ বৃত্তান্ত শুনা মাত্ৰকে আমাৰ হৃদয়বোৰো ভয়ত আতংকিত হৈ আছে। এতিয়া তোমালোকৰ বিৰুদ্ধে যাবলৈ আমাৰ মাজত কোনো এজনৰো সাহ নাই। তোমালোকৰ ঈশ্বৰ যিহুৱা তেওঁৱেই ওপৰত থকা স্বৰ্গ আৰু তলত থকা পৃথিৱীৰ ঈশ্বৰ। এই হেতুকে মই এতিয়া বিনয় কৰোঁ যে মই তোমালোকলৈ দয়া ব্যৱহাৰ কৰাৰ কাৰণে তোমালোকেও মোৰ পিতৃৰ বংশলৈ দয়া ব্যৱহাৰ কৰিবলৈ আৰু তোমালোকে মোৰ পিতৃ, মাতৃ, ভাই আৰু ভনীসকলক আৰু তেওঁলোকৰ সকলোকে জীয়াই ৰাখিবলৈ আৰু মৃত্যুৰ পৰা আমাৰ প্ৰাণ উদ্ধাৰ কৰিবলৈ জিহুৱাৰ নামেৰে মোৰ আগত শপত খাই মোক সত্যতা প্ৰমাণৰ চিন দিয়া। তেতিয়া সেই মানুহকেইজনে তাইক ক'লে, যদি তোমালোকে আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ নকৰা তেন্তে তোমালোকৰ প্ৰাণৰ সলনি আমাৰ প্ৰাণ যাব। আৰু যেতিয়া জিহুৱাই আমাক এই দেশ দিব তেতিয়া আমি তোমালৈ দয়া আৰু সত্যতা ব্যৱহাৰ কৰিম। তাৰ পাছত তাই খিৰিকীয়েদি তেওঁলোকক ৰছীয়ে নমাই দিলে, কিয়নো তাই ঘৰ নগৰৰ গড়ৰ গাতে লাগি আছিল আৰু তাই গড়ৰ ওপৰত বাস কৰিছিল। তাৰ পাছত তাই তেওঁলোকক ক'লে, খেদি যোৱা লোকে যেন তোমালোকক লগ নাপায়, এইকাৰণে পৰ্বতলৈ যোৱা আৰু খেদি যোৱা মানুহ উলটি নহালৈকে সেই ঠাইতে তিনিদিন লুকাই থাকিবা, তাৰ পাছত নিজ বাটেদি গুচি যাবা। তাতে মানুহকেইজনে তাইক ক'লে, আমি কোৱাৰ দৰে তুমি নকৰিলে তুমি আমাক কৰিব দিয়া শপতৰ বিষয়ত আমি নিৰ্দোষী হ'ম। চোৱা, তুমি এই যি খিৰিকীয়েদি আমাক নমাই দিলা, আমি যেতিয়া এই দেশৰ ভিতৰলৈ আহিম তেতিয়া এই খিৰিকীত সেন্দুৰ বৰণীয়া সূতাৰে বতা এই ৰছীডাল বান্ধি ৰাখিবা, আৰু তোমাৰ পিতৃ মাতৃ ভাইসকল আৰু তোমাৰ পিতৃবংশৰ সকলো লোককে তোমাৰ নিজ ঘৰত একত্ৰিত কৰি লুকুৱাই ৰাখিবা। তেতিয়া যিকোনোৱে তোমাৰ ঘৰৰ দুৱাৰৰ পৰা বাটলৈ ওলাব, তাৰ ৰক্তপাতৰ দোষ তাৰ মূৰৰ ওপৰতে পৰিব আৰু আমি নিদোষী হ'ম। কিন্তু যিকোনোৱে তোমাৰ লগত ঘৰত থাকিব, তাৰ ওপৰত যদি কোনোৱে হাত দিয়ে, তেন্তে সেই ৰক্তপাতৰ দোষ আমাৰ মূৰৰ ওপৰত পৰিব। কিন্তু তুমি যদি আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ কৰা, তেন্তে আমাক খুওৱা শপতৰ বিষয়ে আমি নিদোষী হ'ম। ৰাহাবে সাৱধান দি ক'লে, তোমালোকে যেনেকৈ কৈছা তেনেকৈ হওক। তাই এই কথা কৈ তেওঁলোকক বিদায় দিয়াৰ পাছত তেওঁলোক গুচি গ'ল, আৰু তাই সেই সেন্দুৰ বৰণীয়া ৰছীডাল খিৰিকীখনতে বান্ধি থৈ দিলে। তাৰ পাছত তেওঁলোকে গৈ পৰ্বত পালে, আৰু খেদি যোৱা মানুহবোৰ উলটি নহালৈকে তাতে তেওঁলোক তিনিদিন থাকিল। পাছত খেদি যোৱা লোকসকলে তেওঁলোকক গোটেই বাটতে বিচাৰিলে, কিন্তু তেওঁলোকক বিচাৰি নাপালে। তাৰ পাছত সেই মানুহ দুজন উলটি পৰ্বতৰ পৰা নামি নদী পাৰ হৈ নুনৰ পুত্ৰ যীহোশুৱাৰ ওচৰলৈ গ'ল, আৰু তেওঁলোকলৈ ঘটা সকলো ঘটনাৰ বিষয়ে তেওঁক ক'লে। আৰু তেওঁলোকে যীহোশুৱাক ক'লে, সঁচাকৈ ঈশ্বৰ যীহোৱাই সেই গোটেই দেশ আমাৰ হাতত সমৰ্পণ কৰিলে। আমাৰ কাৰণে দেশ নিবাসী আটাইবোৰ লোক ভয়ত আতংকিত হৈ আছে।